وقال الطائفة من أهل الكتاب آمنوا بالذي أنزل على الذين آمنوا وجه النهار واكفروا آخره لعلهم يرجعون.
আৰু কিতাবীসকলৰ এটা দলে কয়, যিসকলে ইমান আনিছে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তোমালোকে দিনৰ প্ৰথমাংশত তাৰ ওপৰত ইমান আনিবা আৰু দিনৰ শেষ ভাগত সেইটো কুফুৰি কৰিবা যাতে সিহঁতে ইছলামৰ পৰা উভতি আহে।